قالوا أإنك لأنت يوسف قال أنا يوسف وهذا أخي قد من الله علينا إنه من يتق ويصبر فإن الله لا يضيع أجر المحسنين
সিহঁতে ক'লে তেন্তে তুমিয়ে ইউসুফ নেকি তেওঁ ক'লে হয় ময়ে ইউসুফ আৰু এওঁ হৈছে মোৰ ভাইটি নিশ্চয় আল্লাহে আমাৰ ওপৰত অনুগ্ৰহ কৰিছে নিশ্চয় যি ব্যক্তিয়ে তাক অৱলম্বন কৰে আৰু ধৈৰ্য ধাৰণ কৰে জানি থোৱা নিশ্চিতভাৱে আল্লাহে তেনেকুৱা সৎকৰ্মশীল লোকসকলৰ শ্ৰমফল বিনষ্ট নকৰে